Good morning. Itu Akashwani Kohima. Pujulaga khobor puri asim kung nongla. Chief Minister Nipiruba Yunnan Home Minister Amit Shah Khan Logot states de Protected Area Permit PAP regime wapas laga diya dor zaruri hisabi review koribuli onorat korise. Olup akusamadikta chitidi Shri Ryobra kwesike review koriya PAP restriction jondo 17 December 2024 ba Nagaland Manipur aro Mizoram de security chinta upari wapas laga diise itu do Nagaland karni nalage aro itubra tourism sector barhai thakya di noksan kuri dibuli pare tebra kuse ki Manipur aro Mizoram nishina nohoy gina Nagaland du shanti thaki ase aro kono security issues no hole into Myanmar simonati refugee ahenai chief minister ba khabar da janade se ki PAP restriction ba foreign tourists ahia aro bishiro December di Hornbill festival di dukh dibuli pare tebra janade se ki state cabinet ba issue di bishiba chacha kuri loise aro ministry of home affairs lokodi January 2025 pra bar bar likhi gina agodi rakya PAP relaxation wapas kuribuli anurodh korise alag alag organizations kan tourists aro education sectors aro civil society groups kan parabi chinta bhavana janai dikena koisike Shri Ryobra Nagaland karne notun relax PAP guidelines karne anurodh korigina state pra kara security protocols rakigina tourism growth para national security compromise kuribuli nadibuli biswas janaise jungle janwar pra hamla koria aro panpani karone kheti kan noksan koria do itia pradhan mantri fasal bima yojana nijidi cover kuribulase agriculture and farmers welfare ministry ba kwesike states kan bra janwar karone kheti noksan koria list janai gina khatra thakya districts noli historical data di dhori gina insurance units kan paijan kuribule lage itubra kwesike kisan kan ba mosto koria kan do 72 khanda bidori crop insurance app chulai gina geotag photographs upload kori di gina report kuribulage fasla do kharif 2026 pa suru kuribulase amikhan laga correspondent bra bishi jankari honi buli babo
bishi states para mangi thakya sai kina itu faisla banaishe aro kisan khan achanak localized aro kheti bishi nuksan hua khilaf bachab rakhya thakot kuri dibulase modalities khan to pradhan mantri fasal bima yojana operational guidelines hisab banai dishe itu coverage para states khan te manu aro janwar bishi jhagra thakya khan orissa chhattisgarh madhya pradesh maharashtra karnataka kerala tamil nadu uttarakhand aro himalayan aro northeastern states te kisan khan logot bishi lab dibulase mary akash News Kohima.
Heldor Family Welfare Minister P. Paiwang Koinyak para local products par haigina self-reliant communities banabali dorga janaise. Atmaniyubra Baharat Sangalp Abhiyan program tizetti jagali kotha kuritai para local bostu saman para community laka culture aro skills dikhayase aro nijo identity jotam kuri rakhiase. Tarbra kusi ketubra kisan khan artisans aro entrepreneurs kan empower kurigina tokabisa barhayasi aro dusra lokoti depend kuria kom kuri diase. Shri Paiwang para households, markets aro institutions lokoti local bosto di zaruri rakhi gana desh to self sufficient aro mila jora thage india banai dibuli koise Nagaland ba Switzerland aro Ireland kan logoti Hornbill festival 2025 karne country partners hisabi rakhi gana festival ga growth to ekta global cultural event e kamyab kuri dise Switzerland laga partnership to Nagaland chief minister Nipirio aro Swiss ambassador Maya Tisafi majuti Nai Delhi di jagali ekta meeting rakhi basudi confirm korise eki samade chief minister Rio Irish Ambassador Kevin Kelly Lokoti Lokorigina Ireland to country partner Hisabi Janadise. Ido partnership pra investment roundtables, music aro art kandi khaigina, alakalak charja kan bi rakibuliase. Prime Minister Narendra Modi ba PM Kisan Scheme laga 21st installment to aji release kuribule ase. Ito installment lokoti scheme nichide direct transfer kanbra 370,000 crore toka par kurigina desh de 11 crore upar kisan parivar khan lab dibule ase. Ministry of Agriculture and Farmers Welfare Shivraj Singh Chauhan bra kuse ke itu dindu Pradhan Mantri Utsav Diwas hisabi rakhibule ase.
9 crore kisanon ke khate mein 18,000 crore rupaye ki rashi antarit ki jayegi. Is avsar पर प्रधानमंत्री जी आपको संबोधित भी करेंगे और ये दिन प्रधानमंत्री किसान उत्सव दिवस के रूप में मनाया जाए मेरी आपसे अपील है प्रधानमंत्री जी को सुनने और राशि के अंतरण को प्रत्यक्ष रूप से देखने आप प्रत्यक्ष रूप से जरूर जुड़िए अन्नदाताओं के सम्मान का है दिन आइए इस उत्सव में आप भी भाग लीजिए
আৰু চৰকাৰ বা ইয়োভা এ আই ফৰ অল লাখো কৰি দি কিনে এটা ফ্ৰী নেশ্যনেল কৰ্ছ দি কিনে ইণ্ডিয়া এ আই মিছন এইচডি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বুজি বুলি দিব। মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স আৰু আই টিৰ পৰা জনাইছে 4.5 আৱাৰ ছেল্ফ প্লেচ নেশ্যনেল কৰ্ছ পৰা এ আইটো চব ইণ্ডিয়ান লগতে একচেচিবল আৰু বুজি বুলি বনাই দিবলৈ আছে। কৰ্ছটি 6টা খাটা মডিউলছ থাকি আছে আৰু প্লেটফৰ্মছ কান ফিউচাৰ স্কিল প্ৰাইম আই গট কৰ্মযোগী আৰু কিছুমান ডাঙৰ এডি টেক পৰ্টেলছ পৰা পাবলৈ পাৰিব। মিনিষ্ট্ৰীৰ পৰা কৈছে কি লাৰ্ণাৰ্ছ বা খতম হোৱা সময়তে অফিচিয়েল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া চাৰ্টিফিকেটটো পাবলৈ আছে। ইটোৰ লগত আজি ফুজুৰ লগা খবৰ ইমান ডিচেছ কৰি আছে। শুনি থাকিবি চামচাত বাজি দাস মিনাটি নাগামিজ খবৰ আনি দিবলৈ আছে।